এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্তত মন্ত্ৰীসভাৰ অনুমোদন, সোণাপুৰৰ খেতিৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত বৈঠক, নেপালৰ বানত মৃত্যুৰ সংখ্যা 794লৈ বৃদ্ধি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন সন্মানেৰে সন্মানিত ডঃ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ। ৰাজ্য চৰকাৰে ইনফ্ৰা ভিজনৰ অংশ হিচাপে অহা 5 বছৰত অসমত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণ কৰিবলৈ 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্ত লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকে কালি ইয়াৰ বাবে অনুমোদন জনাইছে। বৈঠকত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আন্তঃগাঁথনিৰ বাবে 109 কোটি টকা আবণ্টন দিয়াৰ লগতে বিশ্ববিদ্যালয়খনক পৰৱৰ্তী সময়তো 140 কোটি টকা আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। 7 ছেপ্টেম্বৰত উপৰাষ্ট্ৰপতিৰ অসম ভ্ৰমণৰ কাৰ্যসূচীত এই পুঁজি বিশ্ববিদ্যালয়খনক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ'ব।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে 109 কোটি টকাৰ প্ৰজেক্ট এপ্ৰুভ কৰিছে। ইয়াৰ ভিতৰত এটা G+5 একাডেমিক বিল্ডিং থাকিব, ইণ্টাৰনেশ্যনেল ষ্টুডেণ্টৰ কাৰণে এটা G+4 হোষ্টেল থাকিব, অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এটা বয়জ হোষ্টেল থাকিব আৰু চতুৰ্থ শ্ৰেণীৰ বাবে G+5 এটা ষ্টাফ কোৱাৰ্টাৰ নিৰ্মাণ হ'ব। অতিৰিক্তভাৱে বীৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহটোক আধুনিকৰণ কৰা হ'ব আৰু কৃষ্ণকান্ত সন্দিকৈ পুথিভঁৰালটোতো আমি ছেমিনাৰ হল আদি তাত সংলগ্ন কৰা হ'ব। ৰাজ্য চৰকাৰৰ বাজেটত আমি এই 100 কোটি টকা দিয়াৰ প্ৰতিশ্ৰুতি দিছিলোঁ। ইনফেক্ট আমি গুৱাহাটী বিশ্ববিদ্যালয়ক 250 কোটি টকা দিম, তাৰ ফাৰ্ষ্ট ফেজ হিচাপে আমি 109 কোটি টকা দিছোঁ আৰু ইয়াৰ ভাল ইউটিলাইজেশ্যন হ'লে আমি গুৱাহাটী বিশ্ববিদ্যালয়ক অতিৰিক্ত কৰি আৰু 140 কোটি টকাৰ অনুমোদন দিম ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে।
এই বৈঠকত স্বচ্ছ শক্তিৰ দিশত অগ্ৰসৰ হোৱাৰ বাবে গোৱালপাৰাৰ ৰাক্ষসিনি পাহাৰত 30 মেগাৱাট শক্তিসম্পন্ন সৌৰ প্ৰকল্পৰ বাবে 500 বিঘা ভূমি আবণ্টনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। তদুপৰি চন্দ্ৰপুৰ, সোণাপুৰ আৰু চাপৰকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেইবাটাও অঞ্চলত অসম ঔদ্যোগিক উন্নয়ন নিগমক 1,074 বিঘা ভূমি আবণ্টনৰ লগতে ধেমাজিত দুগ্ধ উন্নয়ন প্ৰকল্পৰ বাবে 27 বিঘা ভূমি আবণ্টনৰো সিদ্ধান্ত লোৱা হয়। চাহ বাগিচাৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰতো কেইবাটাও নীতি নিৰ্দেশনাত অনুমোদন দিয়া হৈছে। কৰ্কট ৰোগৰ উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 600 কোটি টকা ব্যয় সাপেক্ষে এটা প্ৰটন বীম থেৰাপী কেন্দ্ৰ স্থাপনত কেবিনেটে অনুমোদন জনায়। গুৱাহাটী কাৰাগাৰত এজন কয়দীৰ দেহত HIV পজিটিভ ধৰা পৰাক লৈ চৰকাৰ উদ্বিগ্ন বুলি মুখ্যমন্ত্ৰীয়ে এই সংবাদমেলত প্ৰকাশ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে এই বিষয়টো গুৰুত্ব সহকাৰে লৈছে বুলিও তেওঁ কয়। ৰোগীৰ চিকিৎসাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ভৱিষ্যতে এই দিশটোত চোকা দৃষ্টি ৰখা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। সোণাপুৰৰ খেতিৰ 27 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত কালি সংঘটিত পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7লৈ বৃদ্ধি পাইছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা অনিমা ডেকা বৰদলৈ নামৰ মহিলাগৰাকীৰ আজি মৃত্যু হয়। আহত আন 6জন লোক বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। ইয়াৰে 2জন লোকৰ অৱস্থা অতি সংকটজনক বুলি মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বাবুল কুমাৰ বেজবৰুৱাই সাংবাদিকৰ আগত প্ৰকাশ কৰে।
যোৱাকালি নিশাৰ ভাগত আমাৰ তাত 6জন পেচেণ্ট আনিছিলে, তাৰ ভিতৰত নামকেইটা মই কৈ দিছোঁ। এজন হ'ল মুজাহিদুল ইছলাম, 32 ইয়াৰ্ছ, তেখেতক অৰ্থপেডিক্সত ভৰ্তি কৰা হৈছে। তাৰপিছত দীপজ্যোতি নাথ, 34 ইয়াৰ্ছ, তেখেতক নিউৰো চাৰ্জাৰীত ভৰ্তি কৰা হৈছে। 3 নম্বৰজন হৈছে জিয়াৰুল ইছলাম, 44 ইয়াৰ্ছ, তেখেতক নিউৰো চাৰ্জাৰীত ভৰ্তি কৰা হৈছে। এজন হৈছে অসীম কোচ, তেখেতক নিউৰো চাৰ্জাৰী আণ্ডাৰত ভৰ্তি কৰা হৈছে। তাৰপিছত ৰঞ্জন মণ্ডল, তেখেতক অৰ্থপেডিক্সত ভৰ্তি কৰা হৈছে। আৰু এজন আননোন, 20 ইয়াৰ্ছ এপ্ৰক্সিমেটলি, তেখেতকো ICU-ত ভৰ্তি কৰা হৈছে। এইকেইজনৰ ভিতৰত দীপজ্যোতি নাথ আৰু আননোন যিজন আছে, সেই দুজনৰ অকণমান ছিৰিয়াছ আছে কণ্ডিশ্যন। আমাৰ ডক্টৰখিনিয়ে কনষ্টেণ্ট ভিজিল ৰাখি আছে। তাৰোপৰি ব্ৰডডেড হিচাপে আহিছিলে আমাৰ তাত 3জন, তাৰে এজনৰ পৰিচয় পোৱা গৈছে জ্যোতিকা ৰাহং, 46 ইয়াৰ্ছ, আৰু বাকী দুজন এতিয়াও মানে কি চিনাক্ত কৰিব পৰা হোৱা নাই। হয়তো এতিয়া পৰিয়ালৰ মানুহ আহিলে হয়তো আমি কি কৰিব পাৰিম, আৰু পুলিচৰ তৰফৰ পৰা যদি ইনভেষ্টিগেশ্যন কৰি আছে এতিয়ালৈকে মোৰ অৱগত কৰা নাই। গতিকে হয়তো আজিৰ ভিতৰত তেওঁলোকৰ নাম বা সঠিক পৰিচয় উদ্ধাৰ কৰিব পৰা যাব।
ইপিনে এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ পাছতে ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে আজি খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত, ডিমৰীয়া সমজিলাৰ আয়ুক্ত, আৰক্ষী আয়ুক্ত, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া, সাংসদ, বিধায়ক তথা ডিমৰীয়াৰ দল সংগঠনৰ প্ৰতিনিধিয়ে অংশ লৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে খেত্ৰীত কালি গুৱাহাটী অভিমুখী এখন যাত্ৰীবাহী বাহনে ডিভাইডাৰত খুন্দা মাৰি নিয়ন্ত্ৰণ হেৰুওৱাৰ পাছতে বিপৰীত দিশৰ পৰা আহি থকা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত ছজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক গুৰুতৰভাৱে আহত হয়। পথৰ মাজত থকা দ গাঁতৰ বাবে এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলি কালি স্থানীয় ৰাইজে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। নেপালত যোৱা বুধবাৰে অহা আকস্মিক বানৰ পাছত ত্ৰিশুলী 3A ধৰি জলবিদ্যুৎ প্ৰকল্পসমূহৰ সুৰংগত আবদ্ধ হৈ পৰা কেইবাশ লোকক উদ্ধাৰৰ বাবে অভিযান তীৱ কৰি তোলা হৈছে। ভাৰত আৰু চীনৰ বিশেষজ্ঞকে ধৰি উদ্ধাৰকাৰী দলে এই লোকসকলৰ সৈতে যোগাযোগৰ চেষ্টা চলাই আছে যদিও বৰ্তমানলৈকে সুৰংগৰ ভিতৰৰ পৰা কোনোধৰণৰ সঁহাৰি লাভ কৰা নাই। এতিয়ালৈকে সন্ধানহীন হৈ থকা 2,500 লোকৰ ভিতৰত কেইবাশ লোক এই জলবিদ্যুৎ প্ৰকল্পসমূহৰ কৰ্মী আছিল বুলি সন্দেহ কৰা হৈছে। দেশখনৰ এই দুৰ্যোগত কমেও 794 লোকৰ মৃত্যু হৈছে আৰু 2,500 অধিক লোক সন্ধানহীন হৈ আছে। তিব্বতৰ চৰকাৰী তথ্য অনুসৰি 16 লোকৰ মৃত্যু হোৱাৰ লগতে 546 লোক সন্ধানহীন হৈ আছে। উদ্ধাৰকাৰী দলসমূহে নেপালৰ বানত প্ৰভাৱিত 8 জিলাৰ পৰা মৃতদেহসমূহ উদ্ধাৰ কৰি আছে। ত্ৰিশুলী নৈত কালি নতুনকৈ অহা বানে মধ্য নেপালৰ এখন ওলমা দলং উটুৱাই লৈ যায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকী সুপ্ৰশাসক আৰু পণ্ডিত আছিল যিয়ে তেওঁৰ দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনৰ জৰিয়তে সাংবিধানিক প্ৰমূল্য আৰু ৰাষ্ট্ৰৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধতাৰ উদাহৰণ দাঙি ধৰিছিল। তেওঁৰ আদৰ্শ নতুন নেতাসকলৰ বাবে অনুপ্ৰেৰণা হৈ ৰব বুলি গৃহমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে দূৰদৰ্শী ৰাষ্ট্ৰনায়ক, প্ৰজ্ঞাবান চিন্তাবিদ আৰু দক্ষ প্ৰশাসক হিচাপে প্ৰণৱ মুখাৰ্জীয়ে তেওঁৰ দীৰ্ঘ ৰাজহুৱা জীৱনত দেশৰ উন্নয়ন আৰু অগ্ৰগতিত অনন্য অৱদান আগবঢ়াই থৈ গৈছে। অসমৰ বিকাশ আৰু উন্নয়নৰ ক্ষেত্ৰতো প্ৰয়াত ৰাষ্ট্ৰপতিগৰাকীৰ সহযোগিতা সদায় স্মৰণীয় হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰৰ নেতৃত্বত জিলা আৰক্ষীৰ এটা দলে যোৱা নিশা মানকাছৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী আছামেৰ আলগা, শিহুমাৰা আৰু বৰাইৰ আলগা অঞ্চল পৰিদৰ্শন কৰে। আৰক্ষীৰ দলটোৱে শিহুমাৰা গাঁৱত এখন সজাগতামূলক সভাৰ আয়োজন কৰে। সভাত সীমান্ত অঞ্চলত সংঘটিত বিভিন্ন অপৰাধ, বিশেষকৈ মাদক দ্ৰব্য সৰবৰাহ, চোৰাংবেহা আৰু অন্যান্য অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাৰ বাবে আহান জনোৱা হয়। ৰাইজৰ সহযোগিতাৰেহে এই অপৰাধসমূহৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব বুলি আৰক্ষীয়ে ব্যক্ত কৰে। সীমান্ত অঞ্চলত অপৰাধমূলক কাৰ্য নিয়ন্ত্ৰণ আৰু নিৰ্মূলৰ ক্ষেত্ৰত এই অঞ্চলৰ বাসিন্দাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে বুলি উল্লেখ কৰি আৰক্ষীয়ে কোনো সন্দেহজনক গতিবিধি দেখা পালে আৰক্ষীৰ সৈতে পোনপটীয়াকৈ যোগাযোগ কৰিবলৈ আহান জনাইছে। কাৰ্যসূচীত জিলা আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনী, স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু গাঁওবাসী উপস্থিত থাকে। কাছাৰ আৰক্ষীয়ে বৰখলা থানাৰ অন্তৰ্গত মৈনাগড় অঞ্চলৰ দলুত অভিযান চলাই যোৱা নিশা বুজন পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে। মিজোৰামৰ পৰা আহি থকা এখন গাড়ীত তালাচী চলাই আৰক্ষীয়ে প্ৰায় 80,000 ইয়াবা টেবলেট জব্দ কৰে। টেবলেটখিনিৰ আনুমানিক বজাৰ মূল্য 16 কোটি টকা হ'ব বুলি আৰক্ষীয়ে জনাইছে। ঘটনা সংক্ৰান্তত ধলাই থানাৰ জামালপুৰৰ শমছুল হুছেইন লস্কৰ নামৰ এজন লোকক আটক কৰা হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। বিশ্বনাথ জিলা আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বুজন পৰিমাণৰ নকল সোণ আৰু সুৰা জব্দ কৰে। জ্যেষ্ঠ আৰক্ষী অধীক্ষক আছিফ আহমেদৰ নেতৃত্বত চলোৱা প্ৰথমটো অভিযানত 2 কিলোগ্ৰাম ওজনৰ এখন নকল সোণৰ নাও জব্দ কৰাৰ লগতে এই সংক্ৰান্তত এজন লোকক আটক কৰা হয়। আনটো অভিযানত বিশ্বনাথ বাইপাছত এখন বাহনৰ পৰা 30 কাৰ্টন অবৈধ অৰুণাচলী সুৰা জব্দ কৰা হয়। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে। ৰাজ্যত অহা 5 বছৰত বিভিন্ন গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি প্ৰকল্প ৰূপায়ণৰ বাবে 50,000 কোটি টকা বিনিয়োগৰ সিদ্ধান্তত মন্ত্ৰীসভাৰ অনুমোদন, সোণাপুৰৰ খেত্ৰীৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা 7 বৃদ্ধি, ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থাৰ পৰ্যালোচনাৰ বাবে খানাপাৰাৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত বৈঠক, নেপালৰ বানত মৃত্যুৰ সংখ্যা 794 বৃদ্ধি আৰু প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰতৰত্ন সন্মানেৰে সন্মানিত ডঃ প্ৰণৱ মুখাৰ্জীৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।